এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। বিটিআৰত বিজেপি শাসনলৈ আহিলে সকলোৱে সমান অধিকাৰ পাব বুলি কোকৰাঝাৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি। ৰাজ্যিক দুৰ্যোগ সাহায্য পুঁজি আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য পুঁজিৰ অধীনত কেন্দ্ৰই 5 বছৰত অসমলৈ 3,559,19,00,000 টকা মুকলি কৰি দিছে বুলি কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীৰ তথ্য প্ৰকাশ। উৰিয়ামঘাটত আজিৰে পৰা প্ৰশাসন আৰু বন বিভাগৰ তৃতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান। তামোলপুৰত অভিষেক দাসৰ মৃত্যুৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত আৰম্ভ, মুখ্যমন্ত্ৰীৰ উচিত তদন্তৰ আশ্বাস। আৰু 5 বছৰত ৰাজ্যত 2,265টা অনলাইন বিত্তীয় প্ৰবঞ্চনাৰে 3,77,00,000 টকা লোট। বিটিআৰত বিজেপি শাসনলৈ আহিলে সকলোৱে সমান অধিকাৰ লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। কালি কোকৰাঝাৰ জিলাত 2খনকৈ সংকল্প সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে বিটিচিত বিজেপি চৰকাৰ হলে কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব। বিটিচি চুক্তি স্বাক্ষৰ হোৱাৰ 22 বছৰ পাছতো অঞ্চলটোৰ ৰাইজে আজিও বিচৰা ধৰণে অধিকাৰ নাপালে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিজেপিৰ লক্ষ্য হৈছে বিটিচিৰ প্ৰতিটো জাতি জনগোষ্ঠীক প্ৰথম শ্ৰেণীৰ নাগৰিকৰ মৰ্যাদা আৰু অধিকাৰ প্ৰদান কৰা। বিটিআৰবাসীৰ মাটি বাৰীৰ দীৰ্ঘদিনীয়া সমস্যাৰ স্থায়ী সমাধান, শিক্ষাৰ উন্নয়ন, মহিলাৰ স্বনিৰ্ভৰশীলতা, আন্তঃগাঁথনি উন্নয়ন, যুৱশক্তিৰ বিকাশ আৰু জীৱন জীৱিকাৰ সৰ্বাংগীন বিকাশেৰে বিজেপিয়ে এখন নতুন বিটিআৰৰ সপোন ৰচা বুলিও তেওঁ কয়। জিলাখনৰ কালিপুখুৰী, হাউৰীয়া, মাণ্ডলিক, বাকৰা খেলপথাৰত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি ডঃ শৰ্মাই 12 নম্বৰ চালাকাঠি পৰিষদীয় সমষ্টিৰ দলীয় কৰ্মকৰ্তাসকলক সম্বোধন কৰাৰ পাছতে কাছিয়াবাৰীৰ আৰনাই খেলপথাৰত আয়োজিত আন এখন সভাত অংশ লয়। এই সভাত অংশ লৈ মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ মহিলাসকলে বিজেপিৰ শাসনত স্বনিৰ্ভৰশীলতাৰ দিশে অগ্ৰসৰ হোৱাৰ প্ৰসংগ উত্থাপন কৰে। সম্প্ৰতি ৰাজ্যৰ 8 লাখ মহিলাই বছৰি 1 লাখ টকাকৈ উপাৰ্জন কৰিছে বুলিও তেওঁ উল্লেখ কৰে।
আমাৰ অসমত 4 লাখ আত্মসহায়ক গোট আছে আৰু 4 লাখৰ এই গোটত 10 গৰাকীকৈ সদস্য, সৰ্বমুঠ 40 লাখ আমাৰ আই মাতৃ, মোৰ বাইদেউ এই আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে। চৰকাৰে আগবঢ়োৱা সহায়, পৃষ্ঠপোষকতা সকলো লগ লাগি আজিলৈকে 8 লাখ মহিলাই বছৰত 1 লাখতকৈও অধিক টকা উপাৰ্জন কৰিব পাৰিছে। মাজে সময়ে এই লাখপতি বাইদেউসকলক প্ৰধানমন্ত্ৰী ডাঙৰীয়ায়ো দিল্লীলৈ মাতিছে, আমিও গুৱাহাটীলৈ মাতিছো আৰু আমাৰ এই উদ্যমী মহিলাসকলক আমি বিভিন্ন প্ৰকাৰে স্বীকৃতি দিবলৈ চেষ্টা কৰিছো।
ইপিনে আসন্ন বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলে বিটিআৰৰ অন্তৰ্গত জিলাকেইখনত তৎপৰতা অব্যাহত ৰাখিছে। ইউ পি পি এল দলে কালি কোকৰাঝাৰত সুসংগত বড়োলেণ্ড শীৰ্ষক এটা সমদলৰ আয়োজন কৰে। নিৰ্বাচনৰ বাবে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে কালি 30জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক দুৰ্যোগ সাহায্য পুঁজি আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য পুঁজিৰ অধীনত বিগত 5 বছৰত অসমলৈ 3,559,19,00,000 টকা মুকলি কৰি দিছে। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে কালি তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ এটা প্ৰশ্নৰ উত্তৰত ৰাজ্যসভাত এই তথ্য প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দিয়া তথ্য অনুসৰি কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক দুৰ্যোগ সাহায্য পুঁজিৰ অধীনত 2020-21 বিত্তীয় বৰ্ষত অসমলৈ 617,60,00,000 টকা মুকলি কৰি দিছে। একেদৰে 2021-22 বিত্তীয় বৰ্ষত 617,60,00,000 টকা, 2022-23 বিত্তীয় বৰ্ষত 648,80,00,000 টকা, 2023-24 বিত্তীয় বৰ্ষত 680,80,00,000 টকা আৰু 2024-25 বিত্তীয় বৰ্ষত 671,00,000 টকা মুকলি কৰি দিছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য পুঁজিৰ অধীনত 2020-21 বিত্তীয় বৰ্ষত 44,37,00,000 টকা, 22-23 বিত্তীয় বৰ্ষত 250,00,000 আৰু 2024-25 বিত্তীয় বৰ্ষত 29,02,00,000 টকা মুকলি কৰি দিয়া হৈছে বুলি মন্ত্ৰীগৰাকীয়ে সদনত প্ৰকাশ কৰে। গোলাঘাট জিলাৰ উৰিয়ামঘাটত প্ৰশাসন আৰু বন বিভাগে চলাই থকা উচ্ছেদ অভিযান সাময়িকভাৱে স্থগিত ৰখা হৈছে যদিও আজি পুনৰ এই অভিযান আৰম্ভ কৰা হ'ব। প্ৰশাসন আৰু বন বিভাগে আজি দিনৰ 9:30 বজাৰ পৰা ৰেংমা বনাঞ্চলৰ 1 নম্বৰ মধুপুৰ, ৰাণানগৰ আৰু হাতীডুবি অঞ্চলত তৃতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান চলাব। ইয়াৰ বাবে প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। তদুপৰি অঞ্চলকেইটাত কটকটীয়া নিৰাপত্তা ব্যৱস্থাও গঢ়ি তোলা হৈছে। উল্লেখযোগ্য যে উৰিয়ামঘাটত চৰকাৰে উচ্ছেদ অভিযান চলাই এই পৰ্যন্ত প্ৰায় 13,000 বিঘা বনাঞ্চল দখলমুক্ত কৰিছে। ৰেংমা বনাঞ্চলৰ উপৰি ৰাজ্য চৰকাৰে উৰিয়ামঘাটৰ আশে পাশে থকা আন একাংশ অঞ্চলতো উচ্ছেদ চলোৱাৰ বাবে প্ৰস্তুতি চলাইছে। ৰেংমা বনাঞ্চলত প্ৰশাসন আৰু বন বিভাগৰ আজি পুনৰ উচ্ছেদ অভিযান সন্দৰ্ভত এয়া আমাৰ গোলাঘাটৰ সংবাদদাতা হিৰণ্য গগৈ।
গোলাঘাট জিলাৰ সৰুপথাৰৰ উৰিয়ামঘাটৰ এংমা বনাঞ্চলৰ অন্তৰ্গত বিশদ ভূখণ্ডত অসম চৰকাৰ বন বিভাগ তথা গোলাঘাট জিলা প্ৰশাসনে চলাই থকা উচ্ছেদ অভিযানৰ মাজতে আজি পুনৰ সেই অঞ্চলটোত উচ্ছেদ অভিযান চলাব বুলি গোলাঘাট জিলা প্ৰশাসনে সদৰি কৈছে। ইতিমধ্যে আমি লাভ কৰা তথ্য অনুসৰি ৰেংমা বনাঞ্চলৰ অন্তৰ্গত এক নম্বৰ মধুপুৰ, ৰাণানগৰ আৰু হাতীডুবি অঞ্চলত গোলাঘাট জিলা প্ৰশাসন তথা বন বিভাগে পুৱা 9:30 বজাৰ পৰাই এই কাৰ্যসূচী ৰূপায়ণ কৰিব। ইতিমধ্যে এটা কথা উল্লেখ কৰিব লাগিব যে কিছুদিন পূৰ্বে ৰেংমা বনাঞ্চলৰ অন্তৰ্গত বিদ্যাপুৰ অঞ্চলত অসম চৰকাৰৰ বন মন্ত্ৰী তথা নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী আৰু নাগালেণ্ড আৰক্ষী তথা প্ৰশাসন আৰু অসম চৰকাৰৰ বিভিন্ন প্ৰশাসনৰ মাজত যি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিলে সেই অঞ্চলটোৰ উচ্ছেদৰ পাছতে যি বৃক্ষৰোপণ সমাপনৰ সন্দৰ্ভত আৰু সেই বৈঠক আচলতে অসম্পূৰ্ণভাৱে স্থগিত কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়ে যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ আলোচনাত বা বৈঠকৰ পাছতহে সেই অঞ্চলটোত বৃক্ষৰোপণ আৰু ফেঞ্চিঙৰ সন্দৰ্ভত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল আৰু সেই বিতৰ্ক অব্যাহত থকাৰ সময়তে আজি আচলতে গোলাঘাট জিলা প্ৰশাসনে পুনৰ অঞ্চলটোত উচ্ছেদ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আগবাঢ়িছে আৰু এই ক্ষেত্ৰত পৰৱৰ্তী সময়ত আচলতে নাগালেণ্ড বা অসম চৰকাৰৰ স্থিতি কেনেধৰণৰ হ'ব সেয়া লক্ষণৰ বিষয় হ'ব।
যোৱা 20 আগষ্টত তামোলপুৰ জিলাৰ গোৰেশ্বৰ থানাৰ অন্তৰ্গত সুৱাগপুৰ ভৰালী চুকত এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তেজিত লোকৰ আক্ৰমণত এজন যুৱক নিহত হোৱা ঘটনা সম্পৰ্কত তামোলপুৰৰ জিলা দণ্ডাধীশৰ নিৰ্দেশ মৰ্মে গোৰেশ্বৰৰ চক্ৰ বিষয়া ত্ৰিলীনা টাইডে তদন্ত আৰম্ভ কৰিছে। কালি অভিষেক দাস নামৰ মৃত যুৱকজনৰ 4 বন্ধু যুৱৰাজ বড়ো, ধ্ৰুৱজ্যোতি গুৰুং, নৱজ্যোতি দাস আৰু মাৰ্টিন বসুমতাৰীক সুৱাগপুৰ থানালৈ মাতি নি ভাষ্য গ্ৰহণ কৰাৰ পাছত তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাও কৰোৱা হয়। আৰক্ষীৰ এটা উচ্চ পৰ্যায়ৰ দলে তামোলপুৰ ভ্ৰমণ কৰি ঘটনাৰ সবিশেষ বুজ লৈছে। ঘটনাটো সন্দৰ্ভত তামোলপুৰ থানাত ভাৰতীয় ন্যায় সংহিতাৰ 103(1)ধাৰাৰ 60(25)নম্বৰত গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰখা হৈছে। উল্লেখযোগ্য যে জিলা দণ্ডাধীশ পংকজ চক্ৰৱৰ্তীয়ে এই ঘটনা সন্দৰ্ভত কালি দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছিল। সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি আৰু জনসাধাৰণৰ মাজত সৃষ্টি হোৱা ক্ষোভৰ পৰিপ্ৰেক্ষিতত গোৰেশ্বৰৰ চক্ৰ বিষয়াগৰাকীক পুংখানুপুংখ তদন্ত কৰি শীঘ্ৰেই প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ দিয়া হৈছিল। মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাত উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে ঘটনাৰ উচিত তদন্ত কৰা হ'ব বুলি কালি ঘোষণা কৰে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে যোৱা 20 আগষ্টৰ বিয়লিৰ ভাগত জিলাখনৰ কচুকাটা গাঁৱৰ অৱসৰপ্ৰাপ্ত সৈনিক দীপক দাসৰ একমাত্ৰ পুত্ৰ অভিষেক দাসে তেওঁৰ 4 বন্ধুৰ সৈতে নিজা গাড়ীৰে বগামাটিৰ পৰা উভতি অহাৰ সময়ত বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে এখন 3-চকীয়া বাহন আৰু পাছত এখন দোকানত খুন্দা মাৰে। এই ঘটনাৰ খবৰ পাই একাংশ লোক উপস্থিত হয় আৰু গাড়ী চালকৰ আসনত থকা অভিষেকক ওচৰৰ এঠাইলৈ টানি নি মাৰধৰ কৰে। উন্মত্ত লোকৰ আক্ৰমণত গুৰুতৰভাৱে আহত অভিষেকক আৰক্ষীয়ে চিকিৎসাৰ বাবে ৰঙিয়ালৈ আনে যদিও আদবাততে যুৱকজনৰ মৃত্যু হয়। অভিষেক দাসৰ পিতৃয়ে এই ঘটনা সন্দৰ্ভত তামোলপুৰ থানাত এজাহাৰ দাখিল কৰিছে। বিগত 5 বছৰত অসমত 2,265 অনলাইন বিত্তীয় প্ৰবঞ্চনাৰ ঘটনা সংঘটিত হৈছে বুলি বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে এই ঘটনাসমূহৰ জৰিয়তে প্ৰবঞ্চকে 3,77,00,000 টকা লুটি নিছে। এই বৃহৎ অংকৰ ধনৰ ভিতৰত ৰাজ্যৰ আৰক্ষী প্ৰশাসনে মাত্ৰ 28,00,000 টকাহে উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে বুলি মন্ত্ৰালয়ে লগতে প্ৰকাশ কৰে। 2020-21 বিত্তীয় বৰ্ষত অসমত এনেধৰণৰ 377টা ঘটনা সংঘটিত হৈছিল। 21-22 বৰ্ষত 160টা, 22-23 বৰ্ষত 140টা আৰু 2023-24 বৰ্ষত সৰ্বাধিক 1,140টা বিত্তীয় প্ৰবঞ্চনাৰ ঘটনা সংঘটিত হোৱা বুলি মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে। 2024-25 বিত্তীয় বৰ্ষত 488টা এনে ঘটনা সংঘটিত হৈছে বুলিও মন্ত্ৰালয়ে প্ৰকাশ কৰে। ডিব্ৰুগড়ৰ নামচাং চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ প্ৰধান শিক্ষক দেৱজিৎ ঘোষক 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে বাছনি কৰা হৈছে। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা সদৰি কৰিছে। বাৰ্তাটোত তেওঁ কয় যে এই সন্মানে ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰখনক গৌৰৱান্বিত কৰাই নহয় চাহ বাগিচা অঞ্চলৰ শৈক্ষিক ক্ষেত্ৰলৈও আশাৰ বাৰ্তা বহন কৰিছে। এই কৃতিত্ব ৰাজ্যৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে শৈক্ষিক সমাজখনক অনুপ্ৰেৰণা যোগাব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে বাৰ্তাটোত উল্লেখ কৰে। অহা 5 ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে তেওঁক আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰিব। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে 2023 চনত দেৱজিৎ ঘোষ ৰাজ্যিক কৃতি শিক্ষক বঁটাৰেও সন্মানিত হৈছিল। গৃহমন্ত্ৰালয়ে 3-চুকীয়া জিলাৰ ডিগবৈ থানাক ৰাজ্যৰ শ্ৰেষ্ঠ থানা হিচাপে বাছনি কৰিছে। দেশৰ 76খন থানাৰ ভিতৰত ডিগবৈ থানাই স্মাৰ্ট আৰক্ষী সেৱাৰ জৰিয়তে এই সন্মান লাভ কৰিবলৈ সমৰ্থ হৈছে। আজি অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত ডিগবৈ থানাক শ্ৰেষ্ঠ থানা হিচাপে প্ৰশংসা পত্ৰ প্ৰদান কৰা হ'ব। অসম আৰক্ষীৰ পৰিদৰ্শক দিব্যজ্যোতি দত্তই ডিগবৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে দায়িত্ব পালন কৰি আছে। যোৰহাট জিলাৰ নিমাতীঘাটত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। খহনীয়াৰ কবলত পৰি যোৰহাটকে ধৰি বিস্তীৰ্ণ অঞ্চলৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। খহনীয়াৰ ফলত নিমাতী হাতীশাল শৈলবান্ধৰ এটা বৃহৎ অংশ খহি যায়। খহনীয়াৰ ফলত ঐতিহাসিক ককিলা পথাৰো নিশ্চিহ্ন হোৱাৰ উপক্ৰম হৈছে। মাজুলীৰ বেচামৰা দিশৰ পৰা নদীখনে প্ৰত্যক্ষভাৱে দক্ষিণ পাৰত খুন্দা মৰাৰ ফলত নিমাতী হাতীশালৰ 2 নম্বৰ শৈলবান্ধ আৰু 1 নম্বৰ বুলহেডৰ মাজৰ ভিতৰ ককিলা অঞ্চলত খহনীয়াৰ সমস্যাৰ সৃষ্টি কৰিছে। ডিব্ৰুগড় জিলাৰ মৰাণৰ দুই নম্বৰ দিখাৰী গাঁৱত ভাদমহীয়া নাম কীৰ্তনৰ মাহ প্ৰসাদ খোৱাৰ পাছত বিষক্ৰিয়া হৈ শিশু মহিলাসহ কমেও 67 লোক অসুস্থ হৈ পৰিছে। অসুস্থসকলক মৰাণ তিলৈ সামূহিক স্বাস্থ্যকেন্দ্ৰ, খোৱাং প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু লেঙেৰী স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে। ইয়াৰে গুৰুতৰভাৱে অসুস্থ 24গৰাকীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। কালি মন্ত্ৰী বিমল বৰাই চিকিৎসাধীন লোকসকলক সাক্ষাৎ কৰি তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ লয়। ইপিনে আক্ৰান্তৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰি স্বাস্থ্য বিভাগে অঞ্চলটোৰ ঘৰে ঘৰে গৈ ঔষধ যোগান ধৰিছে। ডিব্ৰুগড় জিলা খাদ্য বিভাগৰ এটা তদন্তকাৰী দলেও প্ৰসাদত কিদৰে বিষক্ৰিয়া হবলৈ পালে সেই বিষয়ে তদন্ত অব্যাহত ৰাখিছে। আকাশবাণী গুৱাহাটীৰ মিডিয়া ৱেভৰ 411.5, 99.9 মিটাৰ, FM বেণ্ডৰ 101.6 MHz শুনিছে। উজনি অসমৰ শ্ৰোতাসকলে মিডিয়া ৱেভৰ 529.1 মিটাৰত, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা, FM বেণ্ডৰ 103.4 MHz, আকাশবাণী যোৰহাট কেন্দ্ৰৰ পৰা, 101.5 MHz লামডিং ৰিলে কেন্দ্ৰৰ পৰা আৰু 102.4 MHz আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙৰ লগতে নিউজ অন AIR এপতো শুনিব পাৰিছে। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
বিধি বলবৎকাৰী সঞ্চালকালয়ৰ এটা শেহতীয়া তদন্তৰ তথ্য অনুসৰি দেশৰ একাংশ বেচৰকাৰী চিকিৎসা মহাবিদ্যালয়ত ভুৱা নথি পত্ৰৰে প্ৰৱাসী ভাৰতীয়ৰ কোটাত প্ৰায় 18,000 শিক্ষাৰ্থীয়ে নামভৰ্তি কৰা বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে মুখ্য বাতৰিত স্থান দিছে। ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ প্ৰতিবেদন অনুসৰি অস্থিৰ বতৰ, শস্য চপোৱাৰ সময়ত তাপমাত্ৰা বেছি হোৱা, উন্নত বীজৰ অভাৱ আদি কাৰকৰ বাবে অসমত সৰিয়হ খেতিয়ে উপযুক্ত গতি লাভ কৰা নাই। এই বাতৰিটো তথ্য সহিতে দৈনিক অসম কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। উৎপাদনৰ লগতে আমদানি বৃদ্ধিৰ ফলত চলিত বৰ্ষত চাহৰ মূল্য হ্ৰাস পোৱাৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে বিস্তৃতভাৱে প্ৰকাশ কৰিছে। তিব্বতত ব্ৰহ্মপুত্ৰৰ ওপৰত চীনে নিৰ্মাণ কৰা বিশ্বৰ বৃহত্তম নদীবান্ধৰ ফলত খৰাঙৰ দিনবোৰত ব্ৰহ্মপুত্ৰৰ পানী 85% হ্ৰাস পাব বুলি ভাৰত চৰকাৰে আশংকা কৰা বাতৰিটো দৈনিক অগ্ৰদূত কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 456 সংখ্যক তিৰুভাৱ তিথিত কালি সমগ্ৰ ৰাজ্য হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰা বাতৰিটো দ্য চেণ্টিনেল, দৈনিক জনমভূমিকে ধৰি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইবাখনো বাতৰি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দেশৰ পৰিকল্পনা আয়োগৰ প্ৰাক্তন সদস্য ছৈয়দা হামিদে গুৱাহাটীত বাংলাদেশীৰ পক্ষত কৰা মন্তব্যই সমগ্ৰ ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি কৰা বাতৰিটো ভিন ভিন শিৰোনামেৰে আমাৰ অসম, নিয়মীয়া বাৰ্তা, অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত বিস্তৃতভাৱে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ সঞ্জীৱনী। দৰং জিলাৰ মঙলদৈ ৰাজচক্ৰৰ অন্তৰ্গত বৈনা উজাপাৰা গাঁৱৰ সৰবৰহী যুৱক ভাৰতীয় জীৱন বীমা নিগমত কৰ্মৰত হিতেশ শৰ্মাৰ কালি বিয়লি মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 45 বছৰ। জিলাখনৰ আউলা চৌকা অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত শৰ্মাৰ বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলিও কোৱা হৈছে। বিটিআৰৰ বিজেপি শাসনলৈ আহিলে সকলোৱে সমান অধিকাৰ পাব বুলি কোকৰাঝাৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি। ৰাজ্যিক দুৰ্যোগ সাহায্য পুঁজি আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য পুঁজিৰ অধীনত কেন্দ্ৰই 5 বছৰত অসমলৈ 3,559,19,00,000 টকা মুকলি কৰি দিছে বুলি কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীৰ তথ্য প্ৰকাশ। উৰিয়ামঘাটত আজিৰে পৰা প্ৰশাসন আৰু বন বিভাগৰ তৃতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান। তামোলপুৰত অভিষেক দাসৰ মৃত্যুৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত আৰম্ভ, মুখ্যমন্ত্ৰীৰ উচিত তদন্তৰ আশ্বাস। আৰু 5 বছৰত ৰাজ্যত 2,265টা অনলাইন বিত্তীয় প্ৰৱঞ্চনাৰে 3,77,00,000 টকা লোট। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।